নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়া ছয় বজাৰ বাতৰি পঢ়িছো ভাস্বতী দেৱীয়ে। ৰাজ্য চৰকাৰৰ বিকাশৰ বাৰ দিন অনুষ্ঠানৰ অংশ হিচাপে আজি চৰাইদেউ জিলাত আয়োজিত কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী বিমল বৰাই কয় যে ৰাজ্য চৰকাৰে বিভিন্ন বঁটা প্ৰদানৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক উত্তৰণৰ দিশত সহায় কৰি আহিছে। তেওঁ ছাত্ৰ ছাত্ৰীসকলক সম্পূৰ্ণ নিষ্ঠা, একাগ্ৰতা আৰু অধ্যাৱসাৰ জৰিয়তে উৎকৃষ্ট প্ৰদৰ্শন দাঙি ধৰি নিজকে প্ৰতিষ্ঠা কৰিবলৈ আৰু সমাজৰ হিতৰ বাবে কাম কৰিবলৈ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে আজি জিলাখনৰ 700ৰো অধিক ছাত্ৰ ছাত্ৰীক ডঃ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান কৰাৰ লগতে 378গৰাকী ছাত্ৰ ছাত্ৰীক আনন্দৰাম বৰুৱা বঁটা আৰু নৱম শ্ৰেণীত অধ্যয়নৰত 4116গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত চাইকেল বিতৰণ কৰে। দৰং জিলাৰ মঙলদৈ গান্ধী মৈদানত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মন্ত্ৰী ৰূপেশ গোৱালা আৰু অন্যান্য বিশিষ্ট ব্যক্তিসকলে অসম মাইক্ৰফাইনেন্স আৰু সকাহ আঁচনিৰ অধীনত হিতাধিকাৰীৰ মাজত ঋণমুক্তি প্ৰমাণ পত্ৰ বিতৰণ কৰে। 2024-25 বৰ্ষৰ বাবে ৰাজ্যৰ যোগ্য সমবায় সমিতিসমূহে আৰ্থিক সাহায্যৰ আবেদন দাখিলৰ সময়সীমা অহা 20 ডিচেম্বৰত অন্ত পৰিব। হিতাধিকাৰী অসম সমবায় সমিতি আইন 2007ৰ অধীনত পঞ্জীয়নভুক্ত সমবায় সমিতিসমূহে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। সমবায় সমিতিসমূহৰ 2021-22, 2022-23 আৰু 2023-24 বিত্তীয় বৰ্ষৰ বাবে যথাবিধি পৰীক্ষণ হোৱাটো বাঞ্ছনীয়। তদুপৰি বিগত 3 বছৰ ধৰি নিয়মিতভাৱে বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত কৰা সমিতিসমূহকহে এই সাহায্যৰ বাবে যোগ্য বিবেচনা কৰা হ'ব। সাধাৰণ ক্ষেত্ৰৰ সমবায় সমিতিসমূহৰ লগতে ৰাজ্যিক পৰ্যায়ৰ যোগ্য সমবায় সমিতিসমূহে www.farcs.assam.gov.in-ৰ জৰিয়তে এই আৰ্থিক সাহায্যৰ বাবে অনলাইন আবেদন কৰিব পাৰিব। স্বচ্ছ আৰু নাগৰিক কেন্দ্ৰিক শাসনৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে আৰম্ভ কৰা সুশাসন সপ্তাহৰ অংশ হিচাপে লখিমপুৰত অহা 19 ডিচেম্বৰৰ পৰা 24 ডিচেম্বৰলৈ এই কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। সুশাসন সপ্তাহৰ জৰিয়তে ৰাজহুৱা অভিযোগসমূহৰ সমাধান কৰিবলৈ জিলাখনৰ সকলো বিভাগীয় কাৰ্যালয়ৰ লগতে ৰাজচক্ৰ বিষয়া আৰু খণ্ড উন্নয়ন বিষয়ৰ কাৰ্যালয়ত বিশেষ শিবিৰৰ আয়োজন কৰা হৈছে। ৰাজহুৱা সেৱা উন্নীতকৰণৰ বাবে নাগৰিকসকলৰ অমীমাংসিত আবেদনসমূহ শীঘ্ৰেই নিষ্পত্তি কৰিবলৈ সকলো বিভাগকে নিৰ্দেশ দিয়া হৈছে। জিলাখনত অহা 23 ডিচেম্বৰত বিভিন্ন বিভাগে গ্ৰহণ কৰা উদ্ভাৱনীমূলক পদক্ষেপসমূহ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। আবকাৰী মন্ত্ৰী অতুল বৰাই আজি জনতা ভৱনত বিভাগৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত জিলাভিত্তিক ৰাজহ সংগ্ৰহৰ স্থিতি পৰ্যালোচনা কৰাৰ লগতে বিভাগটোৰ বিভিন্ন কাম কাজৰ অগ্ৰগতিৰ সবিশেষ পৰ্যালোচনা কৰা হয়। ৰাজ্যৰ ৰাজহ আহৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা আবকাৰী বিভাগৰ ৰাজহ সংগ্ৰহ বৃদ্ধি কৰিবলৈ মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াসকলক নিষ্ঠাৰে পালন কৰা গুৰুত্ব আৰোপ কৰে। বৈঠকত মন্ত্ৰীগৰাকীয়ে আবকাৰীৰ নীতি নিয়মসমূহ কঠোৰভাৱে পালন কৰাৰ দিশতো গুৰুত্ব আৰোপ কৰে। ইফালে কৃষি বিভাগৰ দায়িত্বত থকা মন্ত্ৰীগৰাকীয়ে বিভাগৰ এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি বিভাগটোৰ অধীনত বিভিন্ন আঁচনি আৰু কাম কাজৰ শেহতীয়া অগ্ৰগতিৰ বিষয়ে বুজ লয়। তেওঁ বিষয়াসকলৰ পৰা হিতাধিকাৰী কৃষকসকলৰ বীজ আৰু কৃষিৰ সা সঁজুলি বিতৰণ সন্দৰ্ভত সবিশেষ বুজ লোৱাৰ লগতে কৃষি উৎপাদন বৃদ্ধিৰ লগতে বিভাগক বিশেষ গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়। পৰ্যালোচনা বৈঠকত পি এম কিষাণ আঁচনিৰ অধীনত সৰ্বাধিক সংখ্যক যোগ্য কৃষকক অন্তৰ্ভুক্ত কৰা, প্ৰধানমন্ত্ৰীৰ ফচল বীমা যোজনাৰ ফলপ্ৰসূ ৰূপায়ণ নিশ্চিত কৰা, কৃষক উৎপাদন কোম্পানীসমূহক সহায় সাহায্য আগবঢ়োৱাৰ বিষয়ে আলোচনা কৰা হয়। দুয়োখন বৈঠকত সংশ্লিষ্ট বিভাগ দুটাৰ উচ্চপদস্থ বিষয়াসকল উপস্থিত আছিল। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, পৰ্যটন আদি বিভাগৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে আজি বঙাইগাঁৱৰ কাকৈজানা সংৰক্ষিত বনাঞ্চল পৰিদৰ্শন কৰে। এই বনাঞ্চলখনত বিগত বছৰত 9টা আৰু চলিত বৰ্ষত 7টা সোণালী বান্দৰৰ দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু হোৱা বিষয়টোক লৈ মন্ত্ৰী শ্ৰীদাসে দুখ প্ৰকাশ কৰে। প্ৰায় 400 সোণালী বান্দৰ থকা বঙাইগাঁও জিলাৰ কদমতলা আৰু ৰাভাপাৰা অঞ্চলৰ ৰাইজে এই বান্দৰৰ সংৰক্ষণ আৰু সুৰক্ষাৰ বাবে যথেষ্ট কষ্ট কৰিছে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে ইয়াৰ বাবে কিছু নতুনত্ব অনাৰ বিষয়ে ভবাৰ থল আছে বুলি কয়।